يسألونك ماذا ينفقون قل ما أنفقتم من خير فللوالدين والأقربين واليتامى والمساكين وابن السبيل وما تفعلوا من خير فإن الله به عليم
তেওঁলোকে তোমাক প্ৰশ্ন কৰে যে তেওঁলোকে কি ব্যয় কৰিব কোৱা যি ধন সম্পদ তোমালোকে ব্যয় কৰিবা তাৰ অধিক হকদাৰ হৈছে পিতৃ মাতৃ আত্মীয় স্বজন য়তীম মিস্কিন আৰু দুৰ্দশাগ্ৰস্ত মুছাফিৰসকল আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত